এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ ভাৰ্চুৱেল ব্যৱস্থাৰে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত, অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মহিলা কৰ্মচাৰী নিৰ্যাতনৰ পৰা সুৰক্ষাৰ বাবে শ্ৰী বক্স মুকলি, স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চৰকাৰী বিদ্যালয়সমূহত হেল্থ ক্লাব মুকলি আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। যোৰহাটৰ কলিয়াপানীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় মন্ত্ৰী যোগেন মোহন, শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনো উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ধেমাজিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। একেদৰে মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত কাৰ্যসূচীত অংশ লয়। যোৰহাটৰ কলিয়াপানী আৰু ডিব্ৰুগড়ৰ বকুলত দৈনিক 1,00,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প, ধেমাজিৰ ৰঙাজানত দৈনিক 50,000 লিটাৰ ক্ষমতাযুক্ত প্ৰকল্প আৰু শিৱসাগৰৰ শ্ৰীভূমিত দুখন মাল্টি কেয়াৰ পশু চিকিৎসালয়ৰ আজি আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী ডাঃ পেগুৱে ধেমাজিৰ অনুষ্ঠানত অংশ লৈ অসমৰ দুগ্ধ আৰু পশুপালন খণ্ডৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন বুলি অভিহিত কৰে। 63 কোটি টকা ব্যয় সাপেক্ষে ৰঙাজানৰ প্ৰকল্পত 30 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। ইয়াৰ ফলত জিলাখনৰ গোপালকসকল উপকৃত হোৱাৰ লগতে স্বাৱলম্বী ধেমাজি গঢ়াত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
আজি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ অধীনত উজনি অসম, যোৰহাটৰ কলিয়াপানী, ডিব্ৰুগড়ৰ বকল আৰু ধেমাজিৰ 3টা মিল্ক প্ৰচেচিং প্লেণ্ট প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে ধেমাজিত যিটো প্ৰকল্প স্থাপন কৰা হৈছে প্ৰায় 63 কোটি টকা ব্যয় সাপেক্ষে ইয়াত 50,000 লিটাৰ গাখীৰ প্ৰচেচিং কৰিব পৰা যায়। এতিয়া মোক কোনোবাই প্ৰশ্ন কৰিব পাৰে, 50,000 লিটাৰ গাখীৰ ক'ৰ পৰা পাওঁ? ধেমাজিত আটাইতকৈ আগবঢ়া যিগৰাকী দুগ্ধ গোপালক দিনে প্ৰতিদিনে 300 লিটাৰ তেখেতে উৎপাদন কৰে। যদিও ইয়াৰ কেপাচিটি 50,000 লিটাৰ, 30,000 লিটাৰ আমি পালে প্ৰকল্পটো সুন্দৰভাৱে চলিব। এনেকুৱা 100 গৰাকী যদি দুগ্ধ উৎপাদক ধেমাজি জিলাখনত হয় তেতিয়াহলে আমাৰ যিটো টাৰ্গেট 30,000 লিটাৰ আমি পাব পাৰিম।
উল্লেখযোগ্য যে যোৰহাটত প্ৰস্তাৱিত দৈনিক 1,00,000 লিটাৰ উৎপাদন প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত স্থাপন কৰা হ'ব। ডিব্ৰুগড় আৰু ধেমাজিৰ প্ৰকল্প দুটা ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে স্থাপন কৰিব। আজি গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপত 4খন মাল্টি কেয়াৰ পশু চিকিৎসালয়ো উদ্বোধন কৰা হয়। ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰকল্পসমূহ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিঙে কয় যে এই প্ৰকল্পসমূহে স্থানীয় দুগ্ধ উৎপাদকসকলক সংগঠিত কৰি অধিক উৎপাদনৰ সুযোগ দিব। এই বিশেষ পদক্ষেপৰ জৰিয়তে ৰাজ্যত দৈনিক 10,00,000 লিটাৰকৈ গাখীৰ প্ৰসংস্কৰণৰ লক্ষ্য লোৱা হৈছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টিক সামৰি আজি বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা উলিয়ায়। সৰুপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ দাসা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও অংশগ্ৰহণ কৰে। সৰুপথাৰৰ পাছতে জন আশীৰ্বাদ যাত্ৰা গোলাঘাট বিধানসভা সমষ্টি অভিমুখে আগবাঢ়ে। দৈয়াঙৰ খিলঞ্জীয়া মুছলমানসকলে মুখ্যমন্ত্ৰীক ৰমজান মাহ উপলক্ষে ফল মূল আগবঢ়োৱাৰ লগতে মেৰাপানীৰ মুছলমান সমাজে 12,100 টকা নিৰ্বাচনী পুঁজিৰ বাবে আগবঢ়ায়। বিয়লি মেৰাপানীৰ ৰংগস্থলীত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীয়ে অংশ লয়। বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে আজি চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিত দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰবাসী প্ৰভাৰী পাৰভেজ বাৰ্মা এখন দলীয় বৈঠকত মিলিত হয়। বৈঠকত তেওঁ দলৰ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হৈ সকলোকে নিৰ্বাচনৰ বাবে সাজু হবলৈ আহান জনায়। ইপিনে ওদালগুৰিত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দিছপুৰ চলোযাত্ৰাত অংশগ্ৰহণ কৰে। উন্নয়ন, ন্যায়, স্বায়ত্তশাসনৰ দাবীৰে উলিওৱা এই সমদলত কেইবাহাজাৰ লোকে অংশ লয়। যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা দিছপুৰ চলযাত্ৰা আজি তামোলপুৰত উপস্থিত হয়। এই কাৰ্যসূচী সম্পূৰ্ণ সফল হোৱা বুলি উল্লেখ কৰি শ্ৰীমহিলাৰীয়ে বিটিচি বিধানসভাৰ 15খন আসনৰ আটাইকেইখনতে NDAৰ প্ৰাৰ্থীক জয় কৰোৱাটোৱে এতিয়া তেওঁলোকৰ দায়িত্ব বুলি উল্লেখ কৰে। অহা 13 মাৰ্চত কোকৰাঝাৰত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত সকলোকে অংশ লবলৈ তেওঁ আহান জনায়। উল্লেখযোগ্য যে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে আজি নতুন দিল্লীত কংগ্ৰেছৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীনিং কমিটিৰ অসমৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী উপস্থিত থকাৰ কথা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
অ' অ' কোমল, এই দিন দুপৰত ইমান খৰখেদাকে কোৱা লৈ যাও।
অঁ, এই ভূঞাদাক বিচাৰি আহিছো ৰব খুৰী। এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয়, সেই তাকেই ঠিক কৰাই লওঁ।
অ, ভাল কৰিছ দেই, এই বতাহ ধুমুহাৰ দিন আহিছেই নহয়, বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰী প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহায্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
এসময়ত অসমত উন্নত চিকিৎসা আছিল বিৰল, এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নত চিকিৎসাৰ কেন্দ্ৰ হল অসম।
গুৱাহাটীৰ সমীপৰ চাংচাৰীত স্থাপন কৰা এইমছৰ জৰিয়তে অসমত সুলভ হৈছে উন্নত চিকিৎসা।
সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
অসম চৰকাৰ প্ৰতিটো বিভাগত এতিয়াৰে পৰা মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চি বক্স উপলব্ধ হ'ব। ইয়াৰ জৰিয়তে মহিলা কৰ্মচাৰীসকলে কাৰ্যালয়ত সন্মুখীন হোৱা নিৰ্যাতনৰ ঘটনাৰ অভিযোগ ততালিকে দিব পাৰিব। নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈ ভুক্তভোগীয়ে এই অভিযোগ দিব পাৰিব। প্ৰতিটো বিভাগত এই বক্স থকাটো বাধ্যতামূলক কৰা হৈছে। অসম অসামৰিক সেৱাৰ বিষয়া হেমাশ্ৰী হাজৰিকাক এই পদক্ষেপৰ দায়িত্ব অৰ্পণ কৰা হৈছে। চি বক্সত মহিলাসকলে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বিৰুদ্ধে বিভাগক অৱগত কৰিব পাৰিব। অসমীয়া, বঙালী আৰু বড়ো ভাষাত কৰ্মচাৰীসকলে অভিযোগ দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত আজি স্বাস্থ্য ক্লাব উদ্বোধন কৰা হয়। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক স্বাস্থ্যৱান কৰি গঢ় দিয়াৰ জৰিয়তে এখন স্বাস্থ্যৱান সমাজ গঢ়ি তোলাৰ মানসেৰে স্বাস্থ্য বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সুনিশ্চিত কৰি সমাজৰ ভেটি গঢ়াৰ লক্ষ্য লোৱা হৈছে বুলি গুৱাহাটীৰ হেঙেৰাবাৰী উচ্চ ইংৰাজী বিদ্যালয়ত স্বাস্থ্য ক্লাব উদ্বোধন কৰি বিভাগীয় মন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰে।
এক স্বাস্থ্যবান বিদ্যাৰ্থী এক স্বাস্থ্যবান নাগৰিক হ'ব। এক স্বাস্থ্যবান নাগৰিক স্বাস্থ্যবান সমাজক জন্ম দিব আৰু এক স্বাস্থ্যবান সমাজ মজবুত অসমৰ ভেটি নিৰ্মাণ কৰাত আমাক সহায় কৰিব। শিশুবোৰে যদি মানসিকভাৱে, শাৰীৰিকভাৱে বেমাৰ হৈ থাকে, তেতিয়া সমাজ কেনেকৈ স্বাস্থ্যবান হ'ব, পৰিয়াল কেনেকৈ স্বাস্থ্য। আৰু আমি যে স্বাস্থ্যবান হৈ থাকিব নালাগে তাৰ বাবে সকলো ধৰণৰ চেষ্টা চলোৱা হয় আৰু কেতিয়া কেতিয়াবা আমি নিজেও স্বাস্থ্যবান নথকাৰ কাৰণ হয়তো। হেলথ ক্লাবৰ জৰিয়তে কি খাব লাগে, কি খাব নালাগে, এই কথাবোৰো আপোনালোকে উপলব্ধি পাব আৰু ভালকে যদি কৰে তেতিয়া লাহে লাহে এই প্ৰগ্ৰামটো আমি আৰু আগলৈ লৈ যাব বিচাৰিছো।
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিত এটা অতিথিশালা আৰু পুথিভঁৰাল গৃহ উদ্বোধন কৰে। 2022-23 আৰু 2023-24 বৰ্ষৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ 15 লাখ টকা ব্যয়েৰে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পই ৰাইজক উপকৃত কৰাৰ লগতে বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
এই নামঘৰ এটা বহুমুখী, ইয়াৰ এটা ভূমিকা আমাৰ সমাজ জীৱনত আছে আৰু থাকিব। ই কেৱল উপাসনাৰ স্থানে নহয়, ইয়াতে স্থানীয় বিবাদবিলাকো মীমাংসা হয় আৰু গাঁৱৰ ৰাইজে কিবা এটা নতুন পদক্ষেপ পৰিকল্পনা হাতত ল'বৰ বাবে এই নামঘৰতে সকলোৱে মিলি আলাপ আলোচনা কৰে আৰু কোনোবা পৰিয়ালৰ মাজত যদি, দুটা তিনিটা পৰিয়ালৰ মাজত যদি কিবা বিবাদ হয়, ভুল বুজাবুজি হয়, সেই ভুল বুজাবুজিও আঁতৰ কৰাৰ বাবে নামঘৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণে ইয়াক গণতান্ত্ৰিক দৃষ্টিভংগীৰে এনেধৰণে ব্যাখ্যা কৰা হয়, ইট ইজ এ প্লেচ অফ ৱৰশ্বিপ, ইট ইজ এ লোকেল জুডিচিয়াৰী, ইট ইজ এ লোকেল পাৰ্লিয়ামেণ্ট। গতিকে এই নামঘৰৰ যোগেদি আমি কৃষ্টি, সংস্কৃতি, আধ্যাত্মিক চিন্তা চৰ্চাক আমি কেনেধৰণে অগ্ৰাধিকাৰ দি আমাৰ সমাজখনত উঠি অহা প্ৰজন্মক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰোঁ। গুৰুজনাৰ অমৃত বাণীৰে আমি সকলোৱে বিশেষভাৱে সেই বাণীৰে আমি উদ্বুদ্ধ হৈ আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ, শান্তি আৰু সমন্বয়ৰ দ্বাৰা শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰোঁ।
অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠান সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই কয় যে এই পদক্ষেপে গুৰুজনাৰ অপূৰ্ব সৃষ্টি, নামঘৰৰ সামাজিক সাংস্কৃতিক পৰিৱেশ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত শিক্ষা আৰু আধ্যাত্মিক চেতনা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তদুপৰি এই প্ৰকল্পসমূহে অঞ্চলটোৰ সামগ্ৰিক অগ্ৰগতি ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ ৰেল ষ্টেচনত আগৰতলা এছ এম ভি টি বেংগালুৰু আগৰতলা হামছাফৰ এক্সপ্ৰেছৰ নতুন ষ্টপেজ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই কাৰ্যসূচীত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। শ্ৰীশুক্লবৈদ্যই কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত ভাংগাৰপাৰ চন্দ্ৰনাথপুৰকে ধৰি শিলচৰৰ বিস্তৃত এলেকা ৰাইজৰ বাবে দীৰ্ঘ দূৰত্বৰ ৰেল যাত্ৰা সুচল হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। এই পদক্ষেপে বৰাক উপত্যকাৰ ৰেল সংযোগ শক্তিশালী কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি কৰি সামগ্ৰিক উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। ইপিনে ডিব্ৰুগড় জিলাৰ নাহকটীয়া ৰেল ষ্টেচনত আজিৰে পৰা ডিব্ৰুগড় লালগড় আৱধ আসাম এক্সপ্ৰেছ ৰেলখনৰ ষ্টপেজ উদ্বোধন কৰা হয়। ৰেল বিভাগৰ বিষয়াৰ সৈতে বিধায়ক তৰংগ গগৈয়ে পতাকা জোকাৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ব্যৱস্থাই নাহকটীয়া সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ লগতে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ক্ৰীড়া ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণক উদযাপনৰ লক্ষ্যৰে কাইলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত দেশৰ 250টা স্থানত অস্মিতা লীগৰ আয়োজন কৰা হৈছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মাই ভাৰতৰ যুটীয়া উদ্যোগত কাইলৈ 13 বছৰ অনুৰ্ধ, 13-18 বছৰৰ ভিতৰৰ আৰু 18 বছৰ ঊৰ্ধৰ শাখাত বিভিন্ন খেল অনুষ্ঠিত হ'ব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। অসমৰ বিভিন্ন স্থানত কাইলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অস্মিতা শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মাই ভাৰত কেন্দ্ৰ গোৱালপাৰাৰ সহযোগত দুধনৈ হাইস্কুল খেলপথাৰতো অস্মিতা লীগৰ আয়োজন কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ছেমিফাইনেলত 7 ৰাণত জয়লাভ কৰে। একেদৰে আন এখন ছেমিফাইনেলত নিউজিলেণ্ডে ফিন এলেনৰ 2টা শতকেৰে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। নগাঁৱৰ গোমঠা গাঁৱত আজি বিয়লি সংঘটিত এটা শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গোমঠা গাঁৱত মহিলাগৰাকীয়ে ডিভাইডাৰ পাৰ হবলৈ লওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন 7গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। বাহ কঢ়িয়াই নগাঁও অভিমুখে অহা এখন পিক আপ বাহন আৰু বিপৰীতমুখী এখন টেম্পৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ ভাৰ্চুৱেল ব্যৱস্থাৰে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত অত্যাধুনিক দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত, অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মহিলা কৰ্মচাৰীৰ নিৰ্যাতনৰ পৰা সুৰক্ষাৰ বাবে চি বক্স মুকলি, স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চৰকাৰী বিদ্যালয়সমূহত হেল্থ ক্লাব মুকলি আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।